মোৰ প্ৰিয় দেশবাসীসকল, নমস্কাৰ। এই বছৰৰ গৰমৰ কথা আমি শতকাই পাহৰিব নোৱাৰিম চাগে, কিন্তু বৰষুণৰ বাবে আমি প্ৰতীক্ষা কৰি আছো। আজি মই আপোনাসৱৰ সৈতে কথা পতাৰ এই সময়তে পবিত্ৰ ৰমজান মাহৰো আৰম্ভণি হৈছে। পবিত্ৰ ৰমজান মাহৰ প্ৰাৰম্ভতে মই ভাৰত তথা বিশ্ববাসীক, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক আন্তৰিক শুভকামনা জনাইছো। ৰমজানত প্ৰাৰ্থনা, আধ্যাত্মিকতা আৰু দানৰ যথেষ্ট গুৰুত্ব আছে। আমি ভাৰতবাসী অত্যন্ত ভাগ্যৱান, কিয়নো আমাৰ পূৰ্বপুৰুষসকলে এনেধৰণৰ পৰম্পৰা আমাক দি থৈ গৈছে যাক লৈ আমি গৌৰৱবোধ কৰিব পাৰোঁ। 125 কোটি ভাৰতবাসী এই কথাত গৌৰৱ কৰিব পাৰে যে বিশ্বৰ সকলো সম্প্ৰদায়ৰ লোক ভাৰতবৰ্ষত আছে। এইখন এনে এখন দেশ য'ত ঈশ্বৰ বিশ্বাসীও আছে, ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসীও আছে, মূৰ্তিপূজকো আছে, মূৰ্তিপূজাৰ বিৰোধীও আছে। এনে বিচাৰধাৰাই, এনেধৰণৰ উপাসনা পদ্ধতিয়ে, এনে পৰম্পৰাই আমাক সমিল মিলেৰে জীৱন নিৰ্বাহৰ কলা আয়ত্ত কৰি লোৱাত সহায় কৰিছে। ধৰ্ম, সম্প্ৰদায়, বিচাৰধাৰা, পৰম্পৰা, এইবোৰে আমাক শান্তি, একতা আৰু সদ্ভাৱনাৰ বাৰ্তাই প্ৰদান কৰে, আৰু শান্তি, একতা, সদ্ভাৱনাৰ পথেৰে আগুৱাই যোৱাত পবিত্ৰ ৰমজান মাহ নিশ্চয় সহায়ক হ'ব। মই পুনৰবাৰ সকলোকে শুভকামনা জনাইছোঁ। যোৱা মন কী বাতত বিশেষকৈ যুৱ প্ৰজন্মক মই এটা কথা কৈছিলোঁ যে কিবা এটা নতুন কৰক, কমফৰ্ট জ'ন বা সুখী ক্ষেত্ৰখনৰ পৰা বাহিৰলৈ আহি নতুন কিবা অভিজ্ঞতা সঞ্চয় কৰক। জীৱনটো এনেধৰণে জীয়াই থকাৰ, প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ, কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ এইটোৱেইটো বয়স। মই আনন্দিত হৈছোঁ যে বহুতেই মোক নানা কথা জনাইছে, ব্যক্তিগতভাৱে বহুতে বহুতো কথা লিখিছে। সকলোবোৰ পঢ়িবলৈ মই সময় পোৱা নাই, কিন্তু ওপৰে ওপৰে চাই মই দেখিলোঁ যে কোনোৱে সংগীত শিকাৰ প্ৰয়াস কৰিছে, কোনোৱে কিবা এটা বাদ্যযন্ত্ৰত হাত বোলাইছে, কোনোৱে ইউটিউব ব্যৱহাৰ কৰি নতুন কথা শিকাৰ প্ৰয়াস কৰিছে, কোনোৱে নতুন ভাষা শিকাৰ চেষ্টা কৰিছে, কোনোৱে আকৌ ৰন্ধা বঢ়া শিকিছে, কোনোবাই নাচ শিকিছে, অভিনয় শিকিছে, কোনোজনে আকৌ কবিতা লিখা আৰম্ভ কৰিছে, প্ৰকৃতিক জানিবলৈ বুজিবলৈও বহুজনে প্ৰয়াস কৰিছে। মই বৰ আনন্দ পাইছোঁ। এটা ফোন কলৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। মই দীক্ষা কাট্টালে কৈছোঁ। পঢ়া শুনাৰ অভ্যাস মোৰ প্ৰায় নাইকিয়াৰ দৰে হৈছিলগৈ, সেইবাৰ বন্ধত মই পঢ়া শুনা কৰিম বুলি স্থিৰ কৰিলোঁ। স্বাধীনতা সংগ্ৰামৰ বিষয়ে মই পঢ়িবলৈ ললোঁ আৰু তেতিয়াই অনুভৱ কৰিলোঁ যে ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ কিমান সংগ্ৰাম কৰিব লগা হৈছিল, বলিদান দিব লগা হৈছিল, কিমান স্বাধীনতা সংগ্ৰামীয়ে জেল খাটিব লগা হৈছিল। অতি কম বয়সতে বহুত কিছু অৰ্জন কৰা ভগৎ সিঙৰ দ্বাৰা মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। সেয়ে মই আপোনাক অনুৰোধ জনাওঁ যে নতুন প্ৰজন্মক আজি আপুনি যেন এই বিষয়ে কিছু কথা জনায়। মই আনন্দিত যে যুৱ প্ৰজন্মই আমাৰ ইতিহাস, স্বাধীনতা সংগ্ৰামী, দেশৰ বাবে আত্মবলিদান দিয়াসকলৰ বিষয়ে জনাৰ আগ্ৰহ কৰিছে। অনেক মহাপুৰুষে যৌৱনৰ সময়ছোৱা জেলতে অতিবাহিত কৰিলে, বহুতো যুৱক ফাঁচী কাঠত ওলমিল, কিমান যে কি ত্যাগ নকৰিলে, আৰু সেয়ে আজি আমি এখন স্বাধীন হিন্দুস্তানত উশাহ ল'বলৈ সক্ষম হৈছোঁ। এটা কথা আমি প্ৰত্যক্ষ কৰিছোঁ যে সেই সময়ছোৱাত যিসকল মহাপুৰুষে কাৰাবৰণ কৰি আছিল, তেওঁলোকৰ অধ্যয়নপুষ্ট লেখনিসমূহো ভাৰতৰ স্বাধীনতাক শক্তি প্ৰদান কৰিলে। বহু বছৰ পূৰ্বে মই আন্দামান নিকোবৰলৈ গৈছিলোঁ চেলুলাৰ জেল চাবলৈ। আজি বীৰ ছাভাৰকাৰৰ জন্মদিৱস। বীৰ ছাভাৰকাৰে জেলৰ ভিতৰতে মাজি জন্মথে গ্ৰন্থখন লিখিছিল, জেলৰ দেৱালত কবিতা লিখিছিল, সৰু এটা কোঠৰীত তেওঁক বন্দী কৰি থোৱা হৈছিল। বীৰ ছাভাৰকাৰৰ মাজি জন্মথে যেতিয়া মই পঢ়িলোঁ, তেতিয়াই মনত চেলুলাৰ জেল চোৱাৰ প্ৰেৰণা জাগিল। তাত এটা লাইট এণ্ড ছাউণ্ডৰ অনুষ্ঠান চলে যিটো বৰ প্ৰেৰণাদায়ক। ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য এনেকুৱা নাছিল, ভাৰতবৰ্ষৰ এনে ভাষা কোৱা কোনো লোক নাছিল যি স্বাধীনতাৰ বাবে কলিয়াপানীৰ শাস্তি ভোগ কৰি আন্দামানৰ জেলত, এই চেলুলাৰ জেলত নিজৰ যৌৱন হেৰুওৱা নাছিল। প্ৰতিটো প্ৰান্তৰ, প্ৰতিটো ভাষা কোৱা, প্ৰতিটো প্ৰজন্মৰ লোকে ইয়াত যাতনা ভোগ কৰিছিল। আজি বীৰ ছাভাৰকাৰৰ জন্মদিৱস। মই দেশৰ যুৱ প্ৰজন্মক নিশ্চয় কম যে আমি যি স্বাধীনতা লাভ কৰিছো তাৰ বাবে কেনেধৰণৰ যাতনা লোকসকলে সহ্য কৰিব লগা হৈছিল, কিমান কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। যদি আমি চেলুলাৰ জেললৈ গৈ চাওঁগৈ, কিয় ইয়াক কলীয়া পানী বুলি কোৱা হৈছিল, ইয়ালৈ আহিলেহে সেই কথা গম পোৱা যায়। আপুনিও যদি কেতিয়াবা সুবিধা পায়, তেনেহ'লে নিশ্চয় আমাৰ স্বাধীনতা যুঁজৰ এক তীৰ্থস্থানলৈ আহিব। মোৰ মৰমৰ দেশবাসীসকল, 5 জুন মাহৰ প্ৰথমটো সোমবাৰ, এনেইতো সকলো ঠিকেই আছে, কিন্তু 5 জুন এটা বিশেষ দিন, কাৰণ বিশ্ব পাৰিপাৰ্শ্বিক দিৱস ৰূপে এই দিনটো উদযাপন কৰা হয়। আৰু এই বছৰ ৰাষ্ট্ৰসংঘই ইয়াৰ এটা বিষয়বস্তু ঠিক কৰিছে, কানেক্টিং পিপল টু নেচাৰ, আন ভাষাত ক'বলৈ গ'লে বেক টু বেচিক্ছ বা মূললৈ প্ৰত্যাৱৰ্তন। আৰু নেচাৰৰ সৈতে কানেক্টৰ অৰ্থ কি, বা প্ৰকৃতিৰ সৈতে সম্পৰ্কৰ অৰ্থ কি? মোৰ দৃষ্টিত ইয়াৰ অৰ্থ হ'ল নিজৰ সৈতে সম্পৰ্ক কৰা, নিজৰ সৈতে কানেক্ট হোৱা। নেচাৰৰ সৈতে কানেক্টৰ অৰ্থ হ'ল বেটাৰ প্লেনেটৰ, মানে এটা উৎকৃষ্ট গ্ৰহৰ প্ৰতিপালন কৰা। আৰু এই বিষয়ে মহাত্মা গান্ধীতকৈ বেছি ভালকৈ আন কোনে ক'ব পাৰে? মহাত্মা গান্ধীয়ে প্ৰায়ে কৈছিল, ওৱান মাষ্ট কেয়াৰ এবাউট এ ৱৰ্ল্ড ওৱান উইল নট চি, অৰ্থাৎ আমি যিখন পৃথিৱী নেদেখোঁ, আমাৰ কৰ্তব্য হ'ল আমি সেই পৃথিৱীখনৰ কথাও চিন্তা কৰোঁ, আমি সেই পৃথিৱীখনৰো যত্ন লওঁ। আৰু প্ৰকৃতিৰ এটা শক্তি আছে, আপুনি নিশ্চয় অনুভৱ কৰিছে, যেতিয়া আপুনি ভাগৰি জুগৰি আহে, এগিলাচ পানী মুখত ছটিয়াই দিয়ে, তেতিয়া কেনে এক সতেজতা অনুভৱ কৰা হয়। অনেক ভাগৰি জুগৰি আহিছে, কোঠাৰ খিৰিকীখন খুলি দিয়ক, দৰজা খুলি দিয়ক, সতেজ বতাহত উশাহ লওক, দেহত এক নতুন চেতনাৰ অনুভূত হ'ব। যি পঞ্চভূতৰ দ্বাৰা আমাৰ শৰীৰ নিৰ্মিত, আৰু সেই পঞ্চভূতৰ উপলব্ধি যেতিয়া হয়, তেতিয়া স্বতঃস্ফূৰ্তভাৱে আমাৰ শৰীৰে যেন এক নৱচেতনা লাভ কৰে, এটা উদ্দীপনা প্ৰাপ্তি হয়। এয়া আমি সকলোৱে অনুভৱ কৰোঁ, কিন্তু মানি ল'বলৈ টান পাওঁ, আমি সেই অনুভূতিক একেডাল জৰীৰে বান্ধিবলৈ টান পাওঁ। আপুনি নিশ্চয়কৈ লক্ষ্য কৰিব যে আপুনি যেতিয়াই প্ৰাকৃতিক অৱস্থাৰ সৈতে আত্মীয়তা অনুভৱ কৰে, আপোনাৰ অন্তৰত এক নতুন উৎসাহৰ সৃষ্টি হয়। আৰু এইকাৰণেই অহা 5 জুনৰ দিনা প্ৰকৃতিৰ সৈতে আত্মীয়তা প্ৰকাশৰ বিশ্বজনীন অভিযান আমাৰ নিজৰ অভিযান হোৱা উচিত। লগতে এই কথাও কওঁ যে আমাৰ পূৰ্বপুৰুষসকলে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে কৰা কামৰ কিছু সুফল আমি লভিবলৈ সক্ষম হৈছোঁ। আমি পৰিৱেশ ৰক্ষাৰ কাম কৰিলেহে আমাৰ ভৱিষ্যত প্ৰজন্ম লাভান্বিত হ'ব। বেদসমূহত পৃথিৱী আৰু প্ৰাকৃতিক পৰিৱেশক শক্তিৰ মূল হিচাপে ব্যাখ্যা কৰা হৈছে, আৰু অথৰ্ববেদক সম্পূৰ্ণভাৱে পৰিৱেশ সংৰক্ষণৰ দিশ নিৰ্দেশক গ্ৰন্থ বুলি ক'ব পাৰি, যিখনৰ ৰচনা হৈছিল হাজাৰ হাজাৰ বছৰৰ আগেয়ে। আমাৰ সমাজত কোৱা হয় মাতা ভূমি পুত্ৰ অহম পৃথিৱী। বেদত কোৱা হৈছে যে আমাৰ মনত যি পবিত্ৰতা নিহিত হৈ আছে, সেয়া মা ধৰিত্ৰীৰেই দান। বসুমতী হৈছে আমাৰ মা আৰু আমিবোৰ সন্তান। আমি যদি ভগৱান বুদ্ধক স্মৰণ কৰোঁ, তেতিয়া এটা কথা মনলৈ আহে যে বুদ্ধৰ জন্ম, বুদ্ধত্ব প্ৰাপ্তি আৰু তেখেতৰ মহাপৰিনিৰ্মাণ তিনিওটাই বৃক্ষৰ তলত ঘটিছিল। আমাৰ দেশত বহুতো উৎসৱ পাৰ্বণ আছে, পূজা উপাসনা আছে, শিক্ষিতই হওক বা অনাখুৰীয়ে হওক, চহৰীয়াই হওক কিংবা গাঁৱলীয়াই হওক, আদিবাসী জনগোষ্ঠীয়ে হওক, সকলোৱেই প্ৰকৃতিক পূজা কৰে, প্ৰকৃতিক ভাল পায়। মুঠতে প্ৰকৃতি প্ৰেম আমাৰ সহজাত প্ৰবৃত্তি, কিন্তু আধুনিক জীৱনশৈলীৰ সৈতে ইয়াক জড়িত কৰি ল'ব লাগিব। বেছ কিছুদিন ধৰি মোলৈ আমাৰ বিভিন্ন প্ৰদেশৰ পৰা খা খবৰ আহিবলৈ লৈছে। প্ৰায় সকলোবোৰ ৰাজ্যতে বৰষাৰ আগমনৰ লগে লগে বৃক্ষৰোপণৰ এটা বৃহৎ অভিযান চলে। কুটিৰ হিচাপত গছপুলি ৰোপণ কৰা হয়, স্কুলীয়া ছাত্ৰ ছাত্ৰীকো ইয়াত জড়িত কৰা হয়, সমাজসেৱী সংগঠনবোৰো আগবাঢ়ি আহে, স্বেচ্ছাসেৱী সংস্থাও আহে, চৰকাৰেও স্বয়ং উদ্যোগ লয়। আমিও এইবাৰৰ বৰ্ষা ঋতুত বৃক্ষৰোপণ অভিযান আৰু শক্তিশালী কৰি তুলিব লাগিব। মোৰ প্ৰিয় দেশবাসী, 21 জুনৰ দিনটো এতিয়া সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰিছে। বিশ্ব যোগ দিৱসৰ ৰূপত এই দিনটো সমগ্ৰ পৃথিৱীজুৰি পালন কৰা হয়, আৰু বহু কম দিনতেই বিশ্বৰ চুকে কোণেই বিয়পি পৰিছে। যি সময়ত বিশ্বত বিঘটনকাৰী শক্তি কিছুমানে নিজৰ বিকৃত ৰূপ প্ৰদৰ্শন কৰিছে, সেই সময়তে আমাৰ ভাৰতবৰ্ষই বিশ্বলৈ এই বৰঙণি আগবঢ়াইছে। যোগাভ্যাসৰ জৰিয়তে সমগ্ৰ বিশ্বক বান্ধিবলৈ আমি সক্ষম হৈছোঁ। যেনেকৈ যোগে শৰীৰ, মন, বুদ্ধি আৰু আত্মাক সংযোগ কৰে, সেইদৰেই যোগে বিশ্বৰ সকলোকে সদ্ভাৱনাৰ এনাজৰিৰে বান্ধিবলৈ সক্ষম হৈছে। আধুনিক জীৱনশৈলীৰ বাবে, অস্থিৰতাৰ কাৰণে, ক্ৰমাৎ বৃদ্ধি পোৱা বৈষয়িক দায়িত্বৰ বাবে আৰু বাঢ়ি অহা মানসিক চাপৰ বাবে এটা সৰল জীৱন যাপন কৰাত বহু অসুবিধা আহি পৰে আৰু দেখা গৈছে যে খুব কম বয়সতে এনেকুৱা হৈছে আৰু কেৱল যোগাভ্যাসৰ জৰিয়তে এনে পৰিস্থিতিৰ পৰা মুক্ত হ'ব পৰা যায়। যোগ হৈছে সুস্বাস্থ্য আৰু সক্ষমতাৰ নিশ্চিতিস্বৰূপ। যোগ কেৱল এক ব্যায়ামেই নহয়, শৰীৰ, মন, চিন্তাধাৰা, ব্যৱহাৰৰ স্বচ্ছতা, এই সকলোৰে এক অন্তৰযাত্ৰা হৈছে যোগ আৰু ইয়াৰ উপলব্ধি। আজি দুদিন পূৰ্বে যোগ দিৱস উপলক্ষে বিশ্বৰ সকলো দেশৰ চৰকাৰৰ নেতৃত্বলৈ মই পত্ৰ লিখিছোঁ। যোৱা বছৰ যোগ সম্বন্ধিত কিছু আঁচনিৰ কথা ঘোষণা কৰিছিলোঁ। লাহে লাহে এই দিশত কাম আগবাঢ়িব। মোলৈ এটা পৰামৰ্শ আহিছে আৰু এই মৌলিক পৰামৰ্শদাতালৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই আকৰ্ষণীয় পৰামৰ্শ দিছে। তেওঁলোকে ক'লে যে এয়া তৃতীয় আন্তৰ্জাতিক যোগ দিৱস আৰু মোক এই অনুৰোধ কৰিবলৈ কোৱা হৈছে যাতে এটা পৰিয়ালৰ তিনিওটা প্ৰজন্মই এইবাৰ একেলগে যোগ কৰক। ককা আইতাই হওক, পিতৃ মাতৃ হওক বা ল'ৰা ছোৱালী হওক, তিনি প্ৰজন্মই একেলগে যোগ কৰক আৰু তাৰ ফটো আপলোড কৰক। এইকেইদিনত এনে এক শুভ সংযোগ সাধিত হ'ব যে এক নতুন সময়ৰ সূচনা হ'ব। এই পৰামৰ্শৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অনুমান কৰিছোঁ যে ছেলফি উইথ দাতাৰৰ দৰে সফল অভিযানৰ সুখ আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা আমাৰ এইবাৰো হ'ব। এই তিনি প্ৰজন্মৰ যোগ সাধনাৰ ফটো আপলোডে সমগ্ৰ দেশ তথা বিশ্বতে ব্যাপক কৌতূহলৰ সৃষ্টি কৰিব। আপোনালোকৰ তিনি প্ৰজন্মৰ যোগ সাধনাৰ ফটো নৰেন্দ্ৰ মোদী এপ আৰু মাই গভলৈ পঠাওক। ই সোণালী ভৱিষ্যতৰ নিশ্চিতি বহন কৰিব। মই আপোনালোক সকলোকে সাদৰ আমন্ত্ৰণ জনাইছোঁ। আন্তৰ্জাতিক যোগ দিৱসলৈ আমাৰ হাতত প্ৰায় তিনি সপ্তাহ আছে। আজিয়ে আখৰা আৰম্ভ কৰক। মই 1 জুনৰ পৰা 21 জুনলৈকে সদায় টুইটাৰত যোগ সম্পৰ্কে কিবা নহয় কিবা লিখিম আৰু আপোনালোকৰ পৰা শ্বেয়াৰ কৰিম। আপুনিও এনে কৰক। ই এক প্ৰকাৰৰ প্ৰতিৰোধমূলক স্বাস্থ্য সজাগতা অৰ্থাৎ প্ৰিভেণ্টিভ হেলথ কেয়াৰত পৰিণত হওক। আপোনালোকে মোক আপোনালোকৰ প্ৰধান সেৱক হিচাপে দায়িত্বভাৰ দিয়াৰ পাছত প্ৰথমবাৰ 15 আগষ্টত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰোঁতেই মই স্বচ্ছতা বিষয়টোত গুৰুত্ব আৰোপ কৰিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে মই দেশৰ বিভিন্ন ঠাইলৈ গৈছোঁ আৰু মই দেখিছোঁ যে মানুহে প্ৰায়ে মোদীয়ে কি কৰে, মোদী ক'লৈ যায়, মোদীয়ে কি কৰে আদি কথা খুব চৰ্চা কৰি থাকে। কাৰণ মই এটা বৰ আমোদজনক ফোন কল পালোঁ আৰু ময়ো চাগে কথাবোৰ তেনেদৰে ভবা নাছিলোঁ। ফোন কলটোৰ পৰা আপুনিও অনুমান কৰিব পাৰিব। মৰি ডাঙৰীয়া, নমস্কাৰ। মৰি ডাঙৰীয়া, টিভি আৰু ছ'চিয়েল মিডিয়াত আজিকালি মই প্ৰায়ে দেখোঁ যে আপুনি যলৈকে যায় সেই ঠাইৰ প্ৰতিজন লোকেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ মনোযোগ দিয়ে। মুম্বাই হওক বা চুৰাটেই হওক, আপোনাৰ আহ্বানত প্ৰতিজন লোকেই সামূহিক ৰূপত স্বচ্ছতাক এক অভিযান হিচাপে আপোন কৰি লৈছে। ডাঙৰৰ কথাটো বাদেই প্ৰতিজন শিশুৰো স্বচ্ছতা সম্পৰ্কে এক সজাগতা আহিছে। বহু সময়ত এওঁলোকে ৰাস্তা ঘাটৰ অপৰিষ্কাৰ বাতাৱৰণত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত জ্যেষ্ঠজনক বাধা দিয়াও দেখা গৈছে। কাশীৰ ঘাটৰ পৰা স্বচ্ছতাৰ যি অভিযান আৰম্ভ হৈছিল, এতিয়া আপোনাৰ প্ৰেৰণাৰ বাবে সেয়া এক আন্দোলনত পৰিণত হৈছে। হয়, আপুনি ঠিকেই কৈছে। মই যলৈকে যাওঁ তাত প্ৰশাসন যন্ত্ৰই পৰিচ্ছন্নতাৰ কাম কৰে। সেই দিনকেইটাত সমাজত এক পৰিচ্ছন্নতাৰ উৎসৱ পালিত হয়। মই যোৱাৰ 5 দিনৰ আগেয়ে, 7 দিনৰ আগেয়ে, 10 দিনৰ আগেয়ে তাতোকৈ বেছি দিনত পৰিচ্ছন্নতাৰ কাৰ্যক্ৰম হয়। সংবাদ মাধ্যমেও তাত যথেষ্ট গুৰুত্ব দিয়ে। কিছুদিনৰ পূৰ্বে মই গুজৰাটৰ কচ্ছলৈ গৈছিলোঁ। তাতো এক বৃহৎ চাফাইৰ অভিযান চলোৱা হৈছিল। কথাটোত মই ইমান গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু যেতিয়া এই ফোন কলটো আহিল তেতিয়া মই ভাবিলোঁ আৰু মই দেখিলোঁ যে এই কথাটো সত্য। আপুনি কল্পনা কৰিব পাৰেনে যে এই কথাটো গম পাই মই কিমান আনন্দিত হৈছোঁ আৰু দেশতো এই বিষয়টো সুন্দৰভাৱে মনোযোগ দিয়া হৈছে। মোৰ বাবে ইয়াতকৈ আনন্দৰ কথা কি হ'ব যে মোৰ যাত্ৰাতকৈ স্বচ্ছতাক অধিক জোৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ স্বাগতৰ বাবে বাকী যি প্ৰস্তুতি তাত স্বচ্ছতাই মুখ্য। এয়া যিকোনো স্বচ্ছতা প্ৰেমীৰ বাবে আনন্দদায়ক, প্ৰেৰণাদায়ক। মই এই স্বচ্ছতাৰ কামত আগভাগ লোৱা সকলোকে অভিনন্দন জনাইছোঁ। কোনো এজনে মোক এটা প্ৰস্তাৱ দিছিল, এটা ধেমেলীয়া প্ৰস্তাৱ। মই নাজানো মই সেয়া কৰিব পাৰিম নে নোৱাৰিম। মোদী মহাশয়, এতিয়া আপুনি প্ৰৱাসলৈ যোৱাৰ ক্ষেত্ৰত যি প্ৰৱাস বিচাৰে তেওঁলোকক কওক যে আপোনালোকে যদি মোক মাতিব খোজে তেনেহ'লে স্বচ্ছতাৰ স্তৰ কেনে হ'ব, কিমান টন জাবৰ জোথৰ আপোনালোকে মোক দিব খোজে, তাৰ ভিত্তিতেই মই মোৰ প্ৰৱাস নিৰ্ধাৰণ কৰিম। আইডিয়াটো খুবেই ভাল, কিন্তু কথাটো মই চিন্তা কৰিব লাগিব। এই কথা সত্য যে এই আন্দোলন হ'বই লাগে যাতে উপহাৰ উপঢৌকনৰ পৰিৱৰ্তে আমি ইমান টন জাবৰ জোথৰ পৰিষ্কাৰ কৰি দিম। কিমান মানুহক আমি বেমাৰ হোৱাৰ পৰা তেতিয়া বচাব পাৰিম, কিমান ডাঙৰ এটা মানৱতাৰ কাম হ'ব। এটা কথা মই নিশ্চয় ক'বলৈ বিচাৰিম, এই যে জাবৰ জোথৰসমূহ, এইবিলাক আমি পেলনীয়া বস্তু বুলি ভাবিব নালাগে, ই সম্পদ হ'ব পাৰে। এবাৰ এই পেলনীয়া সামগ্ৰীসমূহক সম্পদ বুলি ভাবিব পাৰিলে জাবৰ নিষ্কাশনৰ বিভিন্ন পদ্ধতি আমাৰ চকুত ধৰা দিব। ষ্টাৰ্টআপৰ লগত জড়িত যুৱ উদ্যোগীসকলে নতুন নতুন পৰিকল্পনা লৈ আহিব, নতুন নতুন যন্ত্ৰপাতিৰ ব্যৱহাৰ হ'ব। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগত মিলি চহৰৰ জনপ্ৰতিনিধিৰ সহায়ত জাবৰ নিষ্কাশনৰ এটা ডাঙৰ অভিযানৰ আৰম্ভণিৰ যো জা কৰিছে। 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা দেশৰ প্ৰায় 4,000 নগৰত গোটা আৰু জুলীয়া পেলনীয়া সামগ্ৰী জমা কৰিবলৈ তেনে এক ব্যৱস্থাৰ শুভাৰম্ভ কৰা হ'ব। 2 প্ৰকাৰৰ জাবৰ পেলোৱা পাত্ৰ থাকিব, এটা সেউজীয়া ৰঙৰ, আনটো নীলা ৰঙৰ। শুকান আৰু জুলীয়া 2 প্ৰকাৰৰ পেলনীয়া বস্তু ওলায়। আহক আমি শৃংখলাবদ্ধ হৈ এই 4,000 নগৰত শুকান জাবৰ জোথৰ নীলা জাবৰ পেলোৱা পাত্ৰত আৰু জুলীয়া পেলনীয়া বস্তু সেউজীয়া পাত্ৰত পেলোৱাটো নিশ্চিত কৰোঁ। ৰান্ধনীঘৰৰ যি পেলনীয়া সামগ্ৰী, যেনে শাক পাচলিৰ বাকলি, ৰৈ যোৱা খাদ্য, কণীৰ বাকলি, গছ গছনিৰ পাত আদি জুলীয়া পেলনীয়া সামগ্ৰীৰ ভিতৰত পৰিব আৰু এইবোৰক সেউজীয়া পাত্ৰটোত পেলাওক। এই সকলোবোৰ সামগ্ৰী খেতি বাতিত কামত আহে আৰু খেতিৰ ৰং যিহেতু সেউজীয়া, সেয়েহে মনত থাকি যাব যে সেউজীয়া পাত্ৰটোত কোনবোৰ পেলনীয়া সামগ্ৰী পেলাব লাগে। আৰু দ্বিতীয়বিধ জাবৰ জোথৰ হ'ল পুৰণা কাগজ, লোহা, কাঁচ, কাপোৰ, প্লাষ্টিক, পলিথিন, ভগা বাচন বৰ্তন, বিভিন্ন ধাতু আদি। এইবোৰ হ'ল শুকান জাবৰ। এইসমূহ জাবৰক মেচিনত দি পুনৰ ব্যৱহাৰযোগ্য কৰাৰ প্ৰয়োজন। এইসমূহক নীলা পাত্ৰত জমা কৰিব লাগে। মোৰ বিশ্বাস আমি এটা অভ্যাস গঢ়ি তুলিব পাৰিম। স্বচ্ছতাৰ দিশত আমি প্ৰতিবাৰে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিবই লাগিব, তেতিয়াহে আমি স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীজীয়ে যি সপোন দেখিছিল সেয়া পূৰণ কৰিব পাৰিম। আজি মই গৰ্বেৰে এটা কথা ক'বলৈ বিচাৰিছোঁ যে এজন মানুহে যদি থিৰাংকৈ লয় তেন্তে কিমান বিশাল এক আন্দোলন গঢ়ি তুলিব পাৰে। স্বচ্ছতাৰ কামটোও এনেকুৱাই। যোৱাকেইদিনত আপোনালোকৰ কাণত এটা খবৰ নিশ্চয় পৰিছে, মুম্বাইৰ লেতেৰা বীচ বুলি অভিহিত ভাৰচুৱা বীচ আজি চাফ চিকুণ ভাৰচুৱা বীচ বুলি কোৱা হয়। এইটো একেদিনাই হোৱা নাই, প্ৰায় 80-90 সপ্তাহ ধৰি ৰাইজে অহৰহ কষ্ট কৰি এই ভাৰচুৱা বীচৰ ৰূপ সলনি কৰি দিছে। হাজাৰ হাজাৰ টন জাবৰ জোথৰ উঠোৱা হৈছে আৰু তাৰ পাছতহে আজিৰ এই ৰূপ পাইছেহি। আৰু এই কামৰ সমূহ দায়িত্ব ভাৰচুৱাৰ স্বেচ্ছাসেৱী সংগঠনসমূহ লগতে বাসিন্দাসকলে কৰিছিল। এজন সজ্জন শ্ৰীমান আফৰোজ শ্বাহে 2015 চনৰ অক্টোবৰ মাহৰ পৰাই এই কামত উঠি পৰি লাগিছিল আৰু লাহে লাহে এই কাম জন আন্দোলনত পৰিণত হ'ল। আৰু এই কামৰ বাবে শ্ৰীমান আফৰোজ শ্বাহক ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমে পুৰস্কৃত কৰে। চেম্পিয়নছ অৱ দি আৰ্থ এৱাৰ্ড লাভ কৰা তেখেতেই প্ৰথমগৰাকী ভাৰতীয়। মই শ্ৰীমান আফৰোজ শ্বাহক অভিনন্দন জনাওঁ, এই আন্দোলনটোক অভিনন্দন জনাওঁ। আৰু যিদৰে তেখেতে সকলো মানুহকে এই আন্দোলনত জড়িত কৰালে, ই স্বয়ং এক উদাহৰণ। ভাই ভনীসকল, আজি আপোনালোকক আৰু এটা সুখৰ খবৰ দিব খুজিছোঁ স্বচ্ছ ভাৰত অভিযান সম্পৰ্কে। জম্মু কাশ্মীৰৰ ৰিয়াছি খণ্ডৰ কথা মোক জনোৱা হৈছে যে ৰিয়াচী খণ্ড অপেন ডিফেকচন ফ্ৰী অৰ্থাৎ কোনেও মুকলিত শৌচ নকৰা এক অঞ্চল। জম্মু কাশ্মীৰে এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে। ৰিয়াচী খণ্ডৰ সকলো লোক, তাৰ প্ৰশাসক সকলোকে ইয়াৰ বাবে অভিনন্দন জনাইছো। মোক আৰু জনোৱা হৈছে যে এই সম্পূৰ্ণ আন্দোলনটোৰ নেতৃত্ব দিছে জম্মু কাশ্মীৰৰ এই অঞ্চলটোৰ মহিলাসকলে। তেওঁলোকে এই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ জোৰ লৈ সমদলো উলিয়াইছিল। ঘৰে ঘৰে গৈ, গলিয়ে গলিয়ে গৈ তেওঁলোকে সকলোকে প্ৰেৰণা যোগাইছে। সেই মাতৃ ভগ্নীসকলকো সহৃদয়তাৰে অভিনন্দন জনাইছো। তাত থকা প্ৰশাসকসকলকো অভিনন্দন জনাইছো যিসকলে জম্মু কাশ্মীৰৰ ভূখণ্ডত এটি খণ্ডক মুকলিতে শৌচ কৰাৰ পৰা মুক্ত কৰি এক উৎকৃষ্ট আৰম্ভণি কৰিলে। মোৰ প্ৰিয় দেশবাসী, যোৱা 15 দিন ধৰি বাতৰি কাকতেই হওক, টিভি চেনেলেই হওক, ছ'চিয়েল মিডিয়াই হওক, বৰ্তমান চৰকাৰখনৰ 3 বছৰৰ কাম কাজৰ বিশ্লেষণ কৰি থকা হৈছে। 3 বছৰ পূৰ্বে আপোনালোকে মোক প্ৰধান সেৱকৰ দায়িত্ব দিছিল। বহুতো সমীক্ষা চলোৱা হ'ল, বহুতো জনমত প্ৰকাশ হ'ল। মই এই সমগ্ৰ প্ৰক্ৰিয়াটোক খুব ইতিবাচক ৰূপত গ্ৰহণ কৰিছো। প্ৰতিটো দিশৰ পৰা এই 3 বছৰীয়া কাৰ্যকালক জুকিয়াই চোৱা হৈছে। সমাজৰ প্ৰতিটো স্তৰৰ মানুহে তাক বিশ্লেষণ কৰিছে আৰু গণতন্ত্ৰত এয়া এক উত্তম প্ৰক্ৰিয়া। আৰু মই অতি স্পষ্টকৈ এই কথা মানো যে গণতন্ত্ৰত চৰকাৰ জবাবদিহি হ'ব লাগে, জনতাক নিজৰ কামৰ হিচাপ দিয়া উচিত। মই সেই সকলো লোককে ধন্যবাদ জনাওঁ যিয়ে সময় উলিয়াই আমাৰ কাম কাজক পুংখানুপুংখভাৱে বিশ্লেষণ কৰিলে, কোনোবাখিনিত প্ৰশংসা কৰিছে, কোনো কথাত সমৰ্থন জনাইছে, ক'ৰবাত আকৌ আমাৰ ত্ৰুটি ধৰা পেলাইছে। মই এইবোৰ কথাৰ মহত্ব বুজি পাওঁ। যিসকলে গুৰুতৰ আৰু গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছো। যিসমূহ ত্ৰুটি বিচ্যুতি থাকে সেয়া যেতিয়া পোহৰলৈ আহে তেতিয়া তাক শুধৰোৱাৰ সুযোগ লাভ কৰা হয়। কথা ভালেই হওক, কম ভাল হওক, বেয়াই হওক বা যিয়েই নহওক, তাৰ পৰা শিকিব লাগিব আৰু তাৰ সহায়তেই আগবাঢ়ি যাব লাগিব। গঠনমূলক সমালোচনাই গণতন্ত্ৰক শক্তিশালী কৰে। এখন সজাগ ৰাষ্ট্ৰৰ বাবে, এখন সচেতন ৰাষ্ট্ৰৰ বাবে এনে বিশ্লেষণ অতি আৱশ্যক। মোৰ প্ৰিয় দেশবাসী, ময়ো আপোনালোকৰ দৰে এগৰাকী সাধাৰণ নাগৰিক আৰু এগৰাকী সাধাৰণ নাগৰিক হিচাপে ভাল বেয়া সকলোৰে প্ৰভাৱ মোৰ ওপৰতো পৰে, যিদৰে যিকোনো এগৰাকী সাধাৰণ লোকৰ ওপৰত পৰে। মন কী বাতক কোনোৱে একপক্ষীয় বাৰ্তাৰূপে গণ্য কৰে, কোনোৱে আকৌ ৰাজনৈতিক দৃষ্টিৰে তাৰ কঠোৰ টিপ্পনীও দিয়ে। কিন্তু সুদীৰ্ঘ অভিজ্ঞতাৰ পাছত মই অনুভৱ কৰোঁ যে মই যেতিয়া মন কী বাত আৰম্ভ কৰিছিলোঁ তেতিয়া মই একো ভবা নাছিলোঁ। এতিয়া মন কী বাত অনুষ্ঠানটোৱে মোক ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ এজন সদস্য কৰি পেলালে। এনে লাগে যেন পৰিয়ালৰ মাজত ঘৰতে বহি ঘৰৰ কথাহে পাতি আছো। আৰু এনে হেজাৰ হেজাৰ পৰিয়াল আছে যিয়ে মোক এই কথাবোৰ লিখি পঠিয়াইছে। আৰু মই কোৱাৰ দৰে এগৰাকী সাধাৰণ লোক হিচাপে মোৰ মনতো ইয়াৰ প্ৰভাৱ পৰিছে। 2 দিন পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত মাননীয় ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু অধ্যক্ষ মহোদয়া সকলোৱে মন কী বাতৰ এখন বিশ্লেষণাত্মক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰিলে। এগৰাকী ব্যক্তি হিচাপে, সাধাৰণ লোক হিচাপে এই ঘটনা মোৰ বাবে অতি উৎসাহজনক। মই মাননীয় ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, অধ্যক্ষ মহোদয়াৰ ওচৰত কৃতজ্ঞ, কাৰণ তেখেতসকলে সময় উলিয়াই এনে উচ্চ পদবীত উপৱিষ্ট হৈ থাকিও মন কী বাতত এনে গুৰুত্ব প্ৰদান কৰিছে। এই কথাই এক প্ৰকাৰ মন কী বাতক এক নতুন উৎসাহ যোগালে। আমাৰ কেইবাগৰাকীও বন্ধুৱে মন কী বাতৰ এই গ্ৰন্থখনৰ কাম কৰি আছিল। তেতিয়া মোৰ সৈতে তেওঁলোকে সময়ে সময়ে কথাও পাতিছিল। আৰু কিছুদিন পূৰ্বে মন কী বাতৰ গ্ৰন্থখনৰ বিষয়টো যেতিয়া চৰ্চালৈ আহিছিল তেতিয়া মই আচৰিত হৈছিলোঁ, কাৰণ আবুধাবিত থকা এগৰাকী চিত্ৰশিল্পী আকবৰ চাহাব নামেৰে তেওঁক জনা যায়। আকবৰ চাহাবে প্ৰস্তাৱ দিলে যে মন কী বাতত যিবোৰ বিষয়ত আলোচনা কৰা হৈছে সেয়া তেখেতে নিজৰ কলাৰ মাধ্যমেৰে স্কেটছ তৈয়াৰ কৰি দিব খোজে আৰু তাৰ বিনিময়ত এপইচাও নলয়। নিজৰ মৰম প্ৰকাশ কৰিবলৈ আকবৰ চাহাবে মন কী বাতক কলাৰ ৰূপ দিলে। মই আকবৰ চাহাবৰ ওচৰত কৃতজ্ঞ। মোৰ প্ৰিয় দেশবাসী, অহাবাৰ যেতিয়া আপোনালোকক লগ পাম তেতিয়ালৈতো দেশৰ প্ৰতিটো অংশতে বৰষুণ হ'ব, বতৰৰ পৰিৱৰ্তন হ'ব, পৰীক্ষাৰ ফলাফলসমূহ ঘোষিত হ'ব, নতুন ধৰণে শিক্ষাজীৱন আৰম্ভ হ'বলৈ ওলাব, আৰু বৰ্ষাৰ আগমনে দিব এক নতুন আনন্দ, এক নতুন আমেজ, এক নতুন সুগন্ধি। আহক আমি সকলোৱে এনে এক পৰিৱেশত প্ৰকৃতিৰ প্ৰতি ভাল পোৱাৰ ভাৱেৰে আগবাঢ়ো। আপোনালোক সকলোলৈ মোৰ অশেষ শুভকামনা, ধন্যবাদ।